गुड इभिनिङ, इतु आकाशवाणी कोहिमा सामनाका नागामिस खबर लिगिनाइसे आखमदौ पुइला हेडलाइन्स। प्राइम मिनिस्टर नरेन्द्र मोदी परा कुसिकी अपरेसन सिन्दुर परा इन्डिया लगा इन्डिजिनियस डिफेन्स लगा केपेबिलिटिज खान्डो देखाइ आसे। सुप्रिम कोर्ट परा निट पिजी 2025 सिंगल सिफ्टे थाकिबले कुइसे। नागालेण्ड चीफ सेक्रेटरी डाक्टर जे आलम पराक रिनिएबल एनर्जी सोर्सेसते हातिबले लगा दरकारी अपर जनाइसे। আৰু নাগালেণ্ড তেলাগা মানুহখন লগা সুৰক্ষা আগে ৰাখিবলৈ আৰু আসাম লাইচেন্স পলিচি ওপৰ আসাম লগা ক্লেৰিফিকেশ্যনটো স্বাগত কৰিছে। এতিয়া পুৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা আজি কৈছে কি অপাৰেশ্যন সিন্ধুৰ পৰা ইণ্ডিয়া লগা ইণ্ডিজিনিয়াছ ডিফেন্স কেপেবিলিটিজ খানটো আৰু মেক ইন ইণ্ডিয়া লগা তাকতটো দুনিয়াকে দেখাই আছে। কানপুৰ উত্তৰ প্ৰদেশতে এটা গেডৰিঙে কথা কৈ কিনে তাই পৰা আত্মনিৰ্ভৰ ভাৰতে ইণ্ডিয়া লগা কমিটমেণ্টটো বাদ পাকা কৰিছে। প্ৰাইম মিনিষ্টাৰ পৰা আতংকি লাভ লাৰাইতে ইণ্ডিয়া লগা তিনিটা ক্লিয়াৰ প্ৰিন্সিপলছ ওপৰ বি জনাইছে।
भारत हर आतंकी हमले का करारा जवाब देगा। दूसरा, भारत अब एटम बम की गीजर बप्पी से नहीं डरेगा। तीसरा, आतंकी सरपरस्त सरकार को भारत एक ही नजर से देखेगा।
ইটো অকেশন তে শ্রী মোদী পারা কানপুর তে 47,600 কোর রুপিস পারা বেশি লাগা 15 মেগা ডেভেলপমেন্ট প্রজেক্টস কারণে ফাউন্ডেশন স্টোন ইনগ্রেট করি কিনা জরাই দিছে। ইটো আগে তে প্রাইম মিনিষ্টার পারা বিহার লাগা কারাকাত তে আজি পুজোর 48,500 কোর রুপিস পারা বেশি দাম লাগা কিছুমান ডেভেলপমেন্ট প্রজেক্টস খান দেশকে ডেডিকেট করেছে। সুপ্রিম কোর্ট পারা আজি ন্যাশনাল এলিজিবিলিটি কাম এন্ট্রেন্স টেস্ট ফর পোস্ট গ্রাজুয়েট নিট পিজি 2025 যোনটো জুন 15 তারিখতে থাকিবলৈ আছে ইটোতো দুইটা শিফ্ট নহয় কিনে একটা সিঙ্গল শিফ্টে থাকিবলৈ জনাইছে। জাষ্টিছ বিক্ৰম নাথ পৰা হেড কৰা একটা বেঞ্চ পৰা অথৰিটিজ খানকে ইটো এক্সামটো একটা শিফ্টে হে লব কাৰণে তৈয়াৰী কৰিবলৈ আৰু ইটো সময়তে পুৰা ট্ৰান্সপেৰেঞ্চি ৰাখিবলৈ জনাইছে। ইটো বেঞ্চ পৰা জনাইছে কি দুইটা শিফ্ট লগা কুৱেশ্যন পেপাৰতে কেতিয়াবা একেই ডিফিকাল্টি লেভেল লগা নাথাকিব। কোর্ট পৰা নিট পিজি এক্সপেৰিয়েন্স খান এক্সাম চলিয়া সময় ট্ৰান্সপেৰেঞ্চি কমতি থাকিয়া ওপৰ চেলেঞ্জ কৰা পেটিশ্যনছ খান ওপৰ তিল কৰি থাকিছে। চিফ ছেক্ৰেটৰী ডাক্টৰ জে আলম পৰা আজি ৰিনিউৱেবল এনাৰ্জি চৰ্চেছতে যাবলৈ কথা জনাইছে। ডিমাপুৰে আজি নাগালেণ্ড ছ'লাৰ মিছন ওপৰ ষ্টেট পাৱাৰ ডিপাৰ্টমেণ্ট লগা ছেন্সিটাইজেশ্যন প্ৰগ্ৰামতে কথা কৰি কিনে তাইৰ পৰা ছাষ্টেইনেবল ডেভেলপমেণ্টে চৰকাৰৰ পৰা মন দিয়া জনাইছে আৰু মানুহখানকে এতিয়া চুলি থাকিয়া ছ'লাৰ ছাবচিডি স্কিমছ খান লগা পূৰা ফাইদা উঠাবলৈ অনুৰোধ কৰিছে। ডিমাপুৰতে এটা মিনি নাগালেণ্ড ইনেগা মাতি কিনে ডাক্টৰ আলম পৰা কৈছে কি ইটো চেহেৰতে ছ'লাৰ ইনিচিয়েটিভছ খানটো কামিয়াবি পৰা ইমপ্লিমেণ্ট কৰিলে দুচৰা ডিষ্ট্ৰিক্ট নিমিত্তে এটা মডেল নিচিনা সেৱা কৰিব।
Dimapur is the mini Nagaland and our hope is that once Dimapur understands, then the whole Nagaland understands.
ডাক্টৰ আলম পৰা ইটো মেচিন লগা কিছুমান ফাইদা ওপৰত জনাই কিনে কৈছে কি ইটো পৰা ইলেক্ট্ৰিচিটি বিলছ বেছি কমতি কৰি দিব আৰু ইক' ফ্ৰেণ্ডলি এনাৰ্জি ইউজ বঢ়াই দিব। ইটো মেচিনটো তাই লগা আউটকামছ হিচাপ পৰা ষ্টেট পূৰাতে ডাঙৰ কৰিবলৈ লগা প্লেন লগতে তাই লগা ইনিচিয়েল ৰোলত লগা হিচাপে এতিয়া ডিমাপুৰতে কাম চলি আছে। জাষ্টিছ লানুসংকম জামিয়াৰকে গুৱাহাটী হাইকোৰ্ট লগা এক্টিং চিফ জাষ্টিছ এনেকা এপইণ্ট কৰি দিছে। জাষ্টিছ জামিয়াৰ লগা এপইণ্টমেণ্টো হ'লে ইনকাম্বেণ্ট চিফ জাষ্টিছ বিজয় বিষ্ণইকে সুপ্ৰিম কোৰ্টে এলিভেশ্যন হোৱাৰ পিছতে কৰিছে। যোৱাকালি ইছ্যু কৰা এটা ন'টিফিকেশ্যনতে ল' এণ্ড জাষ্টিছ লগা ইউনিয়ন মিনিষ্ট্ৰী পৰা কৈছে কি ইটো এপইণ্টমেণ্টটো জাষ্টিছ বিষ্ণই পৰা তাই লগা কাম চাৰিয়া লগা তাৰিখ পৰা এফেক্ট হ'ব। ইটো এপইণ্টমেণ্ট ওপৰত জাষ্টিছ জামিয়াৰকে খুচি চালাম জনাই কিনে ডিপুটি চিফ মিনিষ্টাৰ য়াংথাঙো পেথন পৰা ইটোতো নাগালেণ্ড আৰু নৰ্থ ইষ্ট লগা মানুহখান নিমিত্তে ছাৰ উঁচা হ'বলৈ লগা সময় এটা আছে এনেকা মাতিছে। তাই কৈছে কি জাষ্টিছ জামিয়াৰ লগা ডেডিকেশ্যন ফেয়াৰনেছ আৰু ল' লগা গেহেৰা সমাজ থাকিয়া পৰা কোৰ্টকে উইষ্টম আৰু ইমানদাৰীৰ পৰা আগে লৈ যাব। ইটো আকাশবাণী কোহিমা পৰা আপনিকে খবৰ আনি আছে। তাজা খবৰ পাব নিমিত্তে আমি খান লগা এক্স হেণ্ডেলচ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্ক'ৰ কোহিমাতে ফ'ল' কৰিবি। আপনি খান ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাতে বি শুনিব পাৰিব। ৱেলকাম বেক, আপনি খান শ্যাম লগা খবৰ শুনি আছে। নাগালেণ্ড চৰকাৰৰ পৰা আসাম পাৰাটা এলেকা নতুন আৰ্মছ লাইচেন্স পলিচিটো নাগালেণ্ডৰ লগত যোৱা বৰ্ডাৰ্ছ খান মিলাই কিনা ইণ্টাৰষ্টেট বৰ্ডাৰ্ছ এৰিয়া খান্তে এপ্লাই নকৰিব কোৱা ক্লেৰিফিকেশ্যন দিয়াৰ ওপৰত মন আৰম্ভ জনাইছে। মিডিয়াৰ লগত বাদ কৰি কিনা নাগালেণ্ড চিফ ছেক্ৰেটাৰী ডাক্তৰ জে আলাম পাৰা কৈছে কি ষ্টেট পাৰা আসাম লগত ইটো চিন্তা কৰা মামলাৰ ওপৰত কথা জনাইছে আৰু বৰ্ডাৰ এৰিয়া খান্তো ইটো পলিচিতে নামিলাব কোৱা এছুৰেঞ্চ দিয়া স্বাগত কৰিছে। তাই জনাইছে কি নাগালেণ্ডত তাই লগা মানুহ খান লগা সুৰক্ষা আৰু সালামতিটো আগে ৰাখিব আৰু আহিয়া সময় খান্তে বি এনেকুৱা নিচিনা মামলা খান্তো আসাম চৰকাৰৰ লগতে লৈ যায় কিনা বাদ কৰিব।
This came to our notice yesterday morning, and immediately at my level, I had spoken to the Chief Secretary Assam, and we had communicated our concern to them. The government of Assam has already clarified that none of the border areas will be touched. So once that clarification is come, we are satisfied. And if there is anything of this sort, then definitely the state government will take it up. We will take it up with the government of Assam also, and we will have to think of the security of our own people also.
ইটো হাফ্তা আগেদে আসাম কেবিনেট পৰা ভালনেৰেবল আৰু বৰ্ডাৰ জাগাতে আচল থাকিয়া মানুহ খান আৰু ইণ্ডিজিনাছ কমিউনিটিজ খানকে আৰ্মছ লাইচেন্স ইছ্যু কৰিবলৈ এটা পলিচি মঞ্জুৰ কৰিছে। চিন্তা কৰা চাৱাল আহিয়া পিছতে আসাম পৰা ক্লেৰিফাই কৰিছে কি এইটো পলিচি পৰা ইণ্টাৰষ্টেট বৰ্ডাৰ খানতে এপ্লাই নকৰিব। নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন লগা ইনাৰ লাইন ৰেগুলেশ্যন কমিশ্যন ILRC পৰা কিছুমান ডিষ্ট্ৰিক্টছ খান্তে বিচিত হ'লে ডিমাপুৰ চুমুকিটিমা আৰু নিউলেণ্ডে ILR লগা কমজোৰ ইনফৰ্চমেণ্ট থাকিয়া ওপৰত চিন্তা কৰি জনাইছে। একটা প্ৰেছ কনফাৰেন্সতে আজি কথা কৰি কিনা ILRC কনভেনাৰ NSN লোথাপাৰা ডাঙৰ চিন্তা থাকিয়া জনাইছে কি ইটো তিনিটা ডিষ্ট্ৰিক্টছটো নাগালেণ্ডে মাইগ্ৰেণ্টছ খান লগা সবচে আগে এণ্ট্ৰি পইণ্টছ খান হৈ যাইছে যোনটো পৰা ইণ্ডিজিনাছ মানুহ খান কাৰণে এটা ডাঙৰ খাতাৰা হৈ কিনা আছে।
We also do not overlook the fact that in the rest of the district, the implementation of ILB is not satisfactory. However, we have decided to have this surgical approach to this particular three districts, namely Dimapur, Chumukedema, and Newland, because we consider that these three districts are the breeding zone for all the influx of outsiders coming to Nagaland. If proper enforcement of inner line regulation is done in these three districts, we expect that major part of the enforcement problem will be solved.
ইটো কমিশ্যন পৰা ডিমাপুৰ চুমুকিটিমা আৰু নিউলেণ্ড লগা ডিপুটি কমিশনাৰ্ছকে ইটো মামলাৰ ওপৰত ৰিপ্ৰেজেণ্টেশ্যন জমা কৰিছে। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 লগা একটা ৰান আপ হিচাপে আকাশবাণী নিউজ কোইমা পৰা একটা স্পেচিয়েল ছিৰিজ প্ৰেক্টিচ য়োগা ফৰ গুড হেল্থ এণ্ড ৱেলনেছ আমি আছে। সদায় দিন আমি খান গাঁও এনাৰ্জাইজ কৰিবলৈ দিমাগ আৰাম কৰিবলৈ আৰু আত্মা উঠাবলৈ মদত কৰিবৰ কাৰণে য়োগা লগা নতুন এক্সপেক্ট বিচাৰে। আজি চাম আমি খান য়োগা লগা ফাণ্ডামেণ্টেলছ ওপৰত ধ্যান দিব। য়োগা পৰা একজন লগা শাৰীৰ দিমাগ ইমোশন আৰু এনাৰ্জি লগাতে কাম কৰে। ইটো পৰা য়োগা লগা চাৰিটা ডাঙৰ ভাগ ওলায় কৰ্মা য়োগা যোনটোতে শৰীৰ চলায়, জিনানা য়োগা যোনটোতে দিমাগ চলায়, ভক্তি য়োগা তে ইমোশন চলায় আৰু ক্ৰিয়া য়োগা যোনটোতে এনাৰ্জি চলায়। আমি খান পৰা কোৰিয়া য়োগা লগা ছিষ্টেম সবতে ইটো কেটেগৰিজ খান পৰা একটা নহ'লে বেছি ইটো লগা গামুতে আহে। য়োগা লগা ফাণ্ডামেণ্টেলছ পৰা ফিজিকেল প'জ হৈ লবি, শ্বাস লোৱাতে হৈ লবি, নহ'লে মেডিটেশ্যন কৰা ইটো খান সব কামতে বেলেঞ্চ, এৱেৰনেছ আৰু মাইণ্ডফুলনেছ ৰাখিবলৈ ধ্যান দে। একটা আফচোচ ঘটনাতে নিউ চুমুকিটিমা লগা নেশ্যনেল হাইৱে 29 আজি পুজোৰ ৰাস্তা ওপৰৰ পৰা ডাঙৰ ফাটৰ একটা গিৰি কিনা একটা ডাম্পাৰ ট্ৰাককে মাৰিছে যোনটোতে ডাম্পাৰ ট্ৰাক ড্ৰাইভাৰ লগা জান যাইছে। ইটো ড্ৰাইভাৰটো হ'লে নিউলেণ্ড ডিষ্ট্ৰিক্ট আণ্ডাৰতে নিউ শৌবা বস্তিৰ পৰা 25 চাল লগা ছালিম লাস্কাৰ আছে এনেকুৱা জানি পাইছে আৰু একটা ট্ৰাফিক অফিচিয়েল পৰা কোৱা হিচাপে তাইতো চুমুকিটিমা ফানে যাই থাকিছে কৈছে। বডিটো লাগিয়া ফৰ্মেলিটিজ খান কৰাৰ পিছতে খানদানকে হেণ্ড অভাৰ কৰি দিছে। দেশ লগা মিলিটাৰী হিষ্ট্ৰীতে একটা লেণ্ডমাৰ্ক সময়তে 300 পৰা বেছি মেল কেডেটছ লগতে 17 ৱমেন কেডেটছ লগা সবচে পহিলা বেচ আজি দিন ইণ্ডিয়ান আৰ্মড ফৰ্চেছ অফিচাৰ্ছে কমিশ্যন কৰিছে। পুনে লগা আইকনিক কেটাৰপাল গ্ৰাউণ্ডতে আজি পুজোৰ নেশ্যনেল ডিফেন্স একাডেমি লগা 148 কোৰ্ছ লগা পাছিং আউট পেৰেডতে তাইখান হিচা লৈছে। খবৰ চেষ্টে আৰু ওপৰ হেডলাইন জনাই আছে Prime Minister Narendra Modi para kuise ki Operation Sindur para India laga indigenous defense laga capabilities khan do dikhai ase. Supreme Court para NEET PG 2025 to single shift te thaki bole kuise. Nagaland Chief Secretary Dr. J. Alam para renewable energy sources te hati bole laga dorkari opor janaise. Aro Nagaland tai laga manukhan laga suraksha age rakhibole aro Assam license policy opor Assam laga clarification to swagat kurise. আজি সাম লাগা খবর ইয়াদে শেষ করে আছে শুনে থাকিবি আহিয়া কালী পূজোর সাত বাজি পঁচিশ মিনিটে নাগামিজ খবর আনি দিব।